এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2023-2024 বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অৰ্থব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। ৰাজ্যখনৰ বানত বৰ্তমানলৈকে 6 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 11খন জিলাত প্ৰায় 3,50,000 লোক ক্ষতিগ্ৰস্ত হৈছে। উত্তৰ প্ৰদেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত কালি 13জন লোকে প্ৰাণ হেৰুৱাইছে আৰু বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজেতা নিশান্ত দেৱ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ বক্সাৰৰূপে পৰিগণিত হৈছে। লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত দেশৰ 7খন ৰাজ্য আৰু 1টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। অন্তিম পৰ্যায়ত 10,60,00,000ৰো অধিক ভোটদাতাই 908গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, অভিনেত্ৰী কংগনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰাট কৌৰ বাদল, আৰ জে ডিৰ মুৰববী লালু প্ৰসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কংগ্ৰেছ নেতা মনীষ তিৱাৰী, বিক্ৰমাদিত্য সিং অন্যতম। আয়োগে ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে 10,90,000ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। বয়োজ্যেষ্ঠ আৰু দিব্যাংগসহ প্ৰতিগৰাকী ভোটাৰে যাতে সহজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত খোৱাপানী, বিশ্ৰামস্থলী, শৌচালয়, বিদ্যুৎ, ৰেম্প, হুইল চেয়াৰ আদিৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকলক গৰমৰ সন্মুখীন হোৱাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন হ'বলগীয়া এলেকাসমূহত অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অবৈধ সুৰা, মাদক দ্ৰব্য, নগদ ধনৰ সৰবৰাহ ৰোধ কৰাৰ বাবে মুঠ 201টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত চকী আৰু 906টা আন্তঃৰাজ্যিক সীমান্ত চকীৰ ওপৰত চোকা নজৰ ৰখা হৈছে। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে 19 এপ্ৰিলত আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। প্ৰথম 6টা পৰ্যায়ত ইতিমধ্যে 486খন আসনৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে। 4 জুনত ভোটগণনা কৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছে যে নিৰ্বাচনোত্তৰ সমীক্ষাত অংশগ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছে লোৱা সিদ্ধান্তৰ পৰা দলটোৱে যে 2024চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ মানি লৈছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ কয় যে কংগ্ৰেছে নিৰ্বাচনত জয়ী হোৱাত গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে সুপ্ৰতিষ্ঠিত নিৰ্বাচনী প্ৰক্ৰিয়া বিনষ্ট কৰাৰ বাবে অপমানজনক দাবীৰ সৈতে বাৰে বাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2023-2024 বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অৰ্থব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। এই তথ্যৰ পৰা ভাৰতীয় অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰ যে আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে সেয়াও স্পষ্ট হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। সামাজিক মাধ্যমযোগে দেশৰ জনসাধাৰণক ধন্যবাদ জনাই শ্ৰীমোদীয়ে কয় যে 2023-2024 বৰ্ষৰ বাবে 8.2% বিকাশ হাৰে ভাৰত যে গোলকীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা হৈ আছে তাকেই প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে ইয়াক আহিবলগীয়া দিনৰ ট্ৰেইলাৰ বুলি অভিহিত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো চতুৰ্থ ত্ৰিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰৰ তথ্যৰ প্ৰশংসা কৰিছে। শ্ৰীনাড্ডাই সামাজিক মাধ্যমযোগে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতীয় অৰ্থব্যৱস্থা 2023-2024 বৰ্ষৰ বাবে 8.2% চমকপ্ৰদ বিকাশ হাৰেৰে অগ্ৰসৰ হৈছে আৰু গুৰুত্বপূৰ্ণ গোলকীয় ব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰূপে পৰিগণিত হৈছে। তেওঁ এই অভূতপূৰ্ব মাইলৰ খুঁটিক দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ নজিৰবিহীন পৰ্যায়লৈ লৈ যোৱা প্ৰধানমন্ত্ৰী মোদীৰ ৰূপান্তৰকাৰী নীতি আৰু ভাৰতীয় নাগৰিকসকলৰ অক্লান্ত নিষ্ঠাৰ প্ৰমাণ বুলি অভিহিত কৰে। চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 8.2% হোৱাৰ সম্ভাৱনা আছে। যোৱাটো বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ 7% আছিল। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি 2023-2024 বিত্তীয় বৰ্ষত মুঠ প্ৰকৃত ঘৰুৱা উৎপাদনে 173 লাখ কোটি টকা অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্ৰতিক বানত 8 লোকে প্ৰাণ হেৰুৱাইছে আৰু 11 জিলাত প্ৰায় 3,50,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ৰিমান ঘূৰ্ণীবতাহৰ প্ৰভাৱত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে। ৰাজ্যখনত এইবাৰৰ বানত 25টা ৰাজহ চক্ৰৰ মুঠ 560খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু 4,900ৰো অধিক হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। বানত কাছাৰৰ 3 হাইলাকান্দিত 2 আৰু পশ্চিম কাৰ্বি আংলঙত 1 লোকে প্ৰাণ হেৰুৱাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বাট পথ আৰু অন্য আন্তঃগাঁথনি ক্ষতি কৰিছে। কাছাৰ, কৰিমগঞ্জ আৰু নগাঁও জিলাত বানৰ ফলত সৰ্বাধিক ক্ষতি হৈছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলাসমূহত 148টা আশ্ৰয় শিবিৰ আৰু 39টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে। কপিলি, বৰাক, কাটাখাল আৰু কুচিয়াৰা নৈ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। উত্তৰ প্ৰদেশত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ ফলত কালি নিৰ্বাচনৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ 7 জোৱানকে ধৰি মুঠ 13 লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকসকল মিৰ্জাপুৰ, গোণ্ডা, প্ৰয়াগৰাজ, বস্তি আৰু কুচানবীৰ। আমাৰ সংবাদদাতাই জনোৱা মতে নিৰ্বাচনী দলসমূহ পলিটেকনিক চৌহদৰ পৰা ওলাই যোৱাৰ সময়তে কেইবাজনো লোক অসুস্থ হৈ পৰে আৰু তেওঁলোকক মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কেইগৰাকীমানৰ চিকিৎসালয়লৈ যোৱাৰ পথতেই মৃত্যু হয়। উল্লেখযোগ্য যে মিৰ্জাপুৰত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি প্ৰকাশ পোৱা নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফল অনুসৰি শাসনাধিষ্ঠিত আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC দল সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হৈছে। দেশখনৰ 9 প্ৰদেশত হোৱা 90%ৰো অধিক ভোটগণনাৰ পাছত ANCয়ে মাত্ৰ 41% ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে। গণতান্ত্ৰিক মিত্ৰজোঁটে 21% ভোট লাভ কৰাৰ বিপৰীতে প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ MK দলে 13% ভোট লাভ কৰিছে। উল্লেখযোগ্য যে বৰ্ণবৈষম্যৰ পৰিসমাপ্তিৰ পিছৰে পৰাই বিগত 30 বছৰে ANCয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰি আহিছে আৰু বিগত 2019 নিৰ্বাচনত দলটোৱে 57.5% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটি পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটি নিউজ অন AIR এপ, আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AIR নিউজ গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজেতা নিশান্ত দেৱ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ বক্সাৰ ৰূপে পৰিগণিত হৈছে। নিশান্তে কালি বেংককত অনুষ্ঠিত বিশ্ব বক্সিং যোগ্যতা নিৰূপণ প্ৰতিযোগিতাৰ পুৰুষৰ 71 কিলোগ্ৰাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মলডোভাৰ বাছিলে চিবটেৰিক 5-0 ফলাফলত পৰাভূত কৰি অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2023-24 বৰ্ষৰ চতুৰ্থ ত্ৰিমাসিকৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ তথ্যই ভাৰতীয় অৰ্থব্যৱস্থাৰ সাফল্যৰ কথাকেই প্ৰতিফলিত কৰে। অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। ৰাজ্যখনৰ বানত বৰ্তমানলৈকে 8 লোকে প্ৰাণ হেৰুৱাইছে আৰু 11 জিলাত প্ৰায় 3,50,000 লোক ক্ষতিগ্ৰস্ত হৈছে। আৰু বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজেতা নিশান্ত দেৱ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ বক্সাৰ ৰূপে পৰিগণিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।